বিলি আলফনি ফটোৰ পৰিছো মৌজাৰ মুখ্যমন্ত্ৰী। অহা 19 এপ্ৰিলত ৰাজ্যখনৰ 5টা সমষ্টিত হবলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চোৰাচপৰা হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কাজিৰঙা লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী কামাখ্যাৰ প্ৰচাৰ প্ৰচাৰ হৈ গোলাঘাট জিলাৰ বৰপথাৰত বজাৰ সংকল্প যাত্ৰাত অংশ লয়। এই সময়ত বিধায়ক বিশ্বজিৎ ফুকন, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বিশ্ব আৰু বেটেৰীয়া আৰোপী প্ৰণৱ বৰুৱাইও অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে আজি দ্বিতীয় পৰ্যায়ত অহা 26 এপ্ৰিলত নিৰ্বাচন হবলগীয়া ডিফু সমষ্টিৰ বিজেপি প্ৰাৰ্থী অৰুণ সিং টিছুৰ হৈ ডিফু চৰকাৰৰ বাবক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এখন প্ৰচাৰ সভাত অংশ লয়। তেওঁ নিজৰ ভাষণত বিৰোধী দলক সমালোচনা কৰি বিজেপি প্ৰাৰ্থীগৰাকীক জয় কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। ইফালে চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত আজি যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে প্ৰচাৰ চলায়। তেওঁ বৰজিলী, পাছালী, কচুমাৰী আৰু দবাতিমাৰীলী প্ৰেক্ষাগৃহত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। এই সভাকেইখনত ভালেসংখ্যক লোকে বিজেপিত যোগদান কৰে। অধিৱেশনৰ সভাতে ৰাজ্যৰ মন্ত্ৰী যোগেন মহন উপস্থিত থাকে। বিত্তমন্ত্ৰী অজন্ত নাৰায়ণে আজি তপন কুমাৰ গগৈ হৈ মৰিয়ণি সমষ্টিৰ চিন্তামণি গাঁও পঞ্চায়তত প্ৰচাৰ চলায়। তৃতীয় পৰ্যায়ত 7 মেত হবলগীয়া নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ নেতা ফুলভূষণ চৌধুৰীয়ে আজি বৰপেটা আৰু পাকা বেটপাৰীৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। একেদৰে তৃতীয় পৰ্যায়ত নিৰ্বাচন হবলগীয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত আজি চিৰাংগলৈ বেজমেট মটৰচাইকেল সমদল উলিওৱা হয়। ইফালে যোৰহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে প্ৰচাৰ অব্যাহত ৰাখিছে। প্ৰাৰ্থীগৰাকীয়ে আজি পুৱাৰ ভাগত শিৱসাগৰৰ জয়সাগৰত থকা প্ৰবীণ ক্ৰীড়াবিদ অৰ্জুন ভৱেশ্বৰ বৰুৱাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ সৈতে সুবৰ্ণমূলক মত বিনিময় কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তত NDS, আম আদমী পাৰ্টী, তৃণমূল কংগ্ৰেছ, CPIM-কে ধৰি ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অব্যাহত ৰাখিছে। ৰাজ্যত 26 এপ্ৰিলত হবলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে এতিয়ালৈকে 4গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ডিফু সমষ্টিৰ বাবে আজি বিজেপি প্ৰাৰ্থী অমৰ সিং কিশোৰে মনোনয়ন দাখিল কৰে। প্ৰাৰ্থীগৰাকীয়ে কাৰ্বি আংলং নিৰ্বাচনী জিলাৰ ৰিটাৰ্ণিং বিষয়া মধুমিতা ভাগৱতীৰ হাতত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডিমাহাচৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱনাল গাৰ্লছৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। নগৰ সংসদীয় সমষ্টিত এতিয়ালৈকে 2গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। জিলা আয়ুক্ত তথা নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত কালি বিয়লি অসম গণ মৰ্চাৰ প্ৰাৰ্থী চৈফুল ইছলাম চৌধুৰীয়ে মনোনয়ন দাখিল কৰিছিল। আজি শিক্ষা সন্মিলনৰ মহিলাগৰাকীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে। অৱশ্যে এই সমষ্টিটোৰ পৰা বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে এতিয়ালৈ মনোনয়ন দাখিল কৰা নাই। কালি শিলচৰ সমষ্টিত 1গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন 4 এপ্ৰিল ধাৰ্য কৰা হৈছে। অহা 5 এপ্ৰিলত মনোনয়ন পৰীক্ষা কৰা হ'ব আৰু 8 এপ্ৰিল হ'ব মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। অসমৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতে যোৰহাট নিৰ্বাচনী জিলাত SLT ভোটদাতাসকলৰ বাবে গৃহ ভোটদানৰ ব্যৱস্থা কৰা হৈছে। যোৰহাট লোকসভা সমষ্টিত প্ৰথম পৰ্যায় অৰ্থাৎ 19 এপ্ৰিলত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে কাইলৈৰ পৰা 5 এপ্ৰিললৈকে SLT ভোটদাতাসকলৰ গৃহ ভোটদান প্ৰক্ৰিয়া অব্যাহত থাকিব। উল্লেখযোগ্য যে 85 বছৰৰ ঊৰ্ধৰ ভোটদাতা আৰু বিশেষভাৱে সক্ষম ভোটদাতাসকলক SLT ভোটদাতাৰ তালিকাত সন্নিৱিষ্ট কৰি ঘৰতে ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত যিসকল ব্যক্তিয়ে 12D প্ৰ পত্ৰ পূৰণ কৰিছে তেওঁলোকে উল্লেখ কৰা ঠিকনাত পলিং বিষয়াসকল উপস্থিত হৈ পোষ্টেল বেলটৰ জৰিয়তে ভোটদান সাব্যস্ত কৰিব। এই প্ৰক্ৰিয়াত প্ৰতিগৰাকী SLT ভোটদাতাৰ ঘৰলৈ এজন শুক্ল পৰ্যবেক্ষক, দুগৰাকী পলিং বিষয়া, এজন ভিডিঅ'গ্ৰাফাৰ আৰু দুগৰাকী আৰক্ষী যাব আৰু নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি ভোটদাতাগৰাকীয়ে ভোটদান সাব্যস্ত কৰিব পাৰিব। উল্লেখযোগ্য যে প্ৰতিগৰাকী SLT ভোটদাতাক সুৰক্ষিতভাৱে নিজৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত সুবিধা প্ৰদানৰ উদ্দেশ্যে ভাৰতীয় নিৰ্বাচন আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্য ক্ৰিকেটৰ ক্ষেত্ৰখনত দক্ষ ক্ৰিকেট খেলুৱৈ সৃষ্টিৰ বাবে অসম ক্ৰিকেট সংস্থাৰ অধীনৰ ক্ৰিকেট একাডেমীসমূহৰ মাজত বৰপেটাত অনুষ্ঠিত 14 বছৰ অনুৰ্থ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ বৰপেটা মণ্ডলৰ চূড়ান্ত খেলখনত আজি বৰপেটা জিলাৰ দল বিজয়ী হয়।